Red FM Love Story. Love Story. RJ Pahir Hoite. Super Hits 93.5 Red FM ot khomor hobol weekend special show Red FM Love Story. Aru eta notun love story loi moi pahi aku ebar apunar kaksapilohi. Aji jikhon city hatot loisu e city kon puthiyaise Kaveriye. Teo nijor story tu nam dise Wish Me Luck. Saha khunu aji Kaveri Love Story. হাই পাহিবা, মোৰ নাম কাবেৰী। মই বৰ্তমান গুৱাহাটীত টেলিফোন কোম্পানী এটাত কাম কৰি আছোঁ। মোৰ ঘৰ ধেমাজিত। পঢ়া আৰু চাকৰি সূত্ৰে মই আজি 10 বছৰ আগতেই গুৱাহাটী আহিছোঁ। লাইফত চব ঠিকেই চলি আছিল, এটা ৰিলেশ্যনশ্বিপতো আছিলোঁ, বাট ফৰ মেনি ৰিজনছ আমাৰ ব্ৰেকআপ হ'ল আৰু সেইটো সময়তে লকডাউনো আৰম্ভ হ'ল। ঘৰো যাব নোৱাৰিলোঁ, চ' অকলে পিজিত বহি বহি আৰু বেছি ডিপ্ৰেশ্যনত গুচি গৈছিলোঁ। চ' বোৰ্ডম আঁতৰাবলৈ মই এটা ডেটিং এপত এটা একাউণ্ট খুলি ল'লোঁ। বেছিভাগ সময় ডেটিং এপটোতে টাইম স্পেণ্ড কৰিবলৈ ল'লোঁ। ৰেণ্ডম পিকচাৰ্ছ ৰাইট চুৱেপ কৰিছিলোঁ আৰু মেছেজ কৰিছিলোঁ। এনেকৈয়ে বেছিভাগ সময় লকডাউন মই পাৰ কৰিলোঁ। চ' আজি আমি শুনি গৈ থাকিম কাবেৰী লাভ ষ্টৰী, উইচ মি লাক এণ্ড ৰেড এফএম বজাতে ৰহো। ৰেড এফএম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ হৈতে। শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। আজি আমি শুনি আছোঁ কাবেৰীৰ লাভ ষ্টৰী, উইচ মি লাক। আগলৈ তেওঁ লিখিছে, পাহিবা এনেকৈ এদিন ডেটিং এপত মই স্ক্ৰল কৰি থাকোঁতে এজন ল'ৰাক দেখিলোঁ। ডিপিখন গীটাৰ প্লে কৰি থকাৰ ডিপি আছিলে। দেখি কিবা এটা ভাল লাগিলে ডিপিখন, চ' ৰাইট চুৱেপ কৰি এটা হাই মেছেজ দি থৈ দিলোঁ। এনেও মই জানো ডেটিং এপত মেক্সিমাম মানুহে ফেক আইডিৰেই একাউণ্ট খোলে, কোনো ছিৰিয়াছ ৰিলেশ্যনশ্বিপ নিবিচাৰে। আৰু মোৰো থট প্ৰচেছটো সেইটোৱে আছিলে। ময়ো একো ছিৰিয়াছ ৰিলেশ্যনশ্বিপ বিচাৰি থকা নাছিলোঁ, জাষ্ট টাইম পাছ কৰিবলৈহে একাউণ্ট খুলিছিলোঁ। কিছুমান একাউণ্ট ভাল লাগে, ৰাইট চুৱেপ কৰি মেছেজ কৰোঁ, যদি ৰিপ্লাই নিদিয়ে আকৌ ব্লক কৰি দিওঁ। ঠিক তেনেকৈ এই একাউণ্টৰ ল'ৰাজনৰ ডিপিখন দেখি মোৰ কিবা এটা ভাল লাগিলে আৰু সেইটো কাৰণে মই তাক ৰাইট চুৱেপ কৰি হাই এটা পঠিয়াই দিলোঁ। একো ভাবি কৰা নাছিলোঁ, বাট কেজুৱেলি হাই এটা পঠিয়াই দিছিলোঁ। কিন্তু তাৰ ৰিপ্লাই আহোঁতে বহুত সময় লগালে। চ' আপুনি বাৰু ডেটিং এপত কেতিয়াবা একাউণ্ট খুলিছিলেনে? আই মিন ডেটিং এপ নট জাষ্ট দ্য ওৱান ডেট ইউ আৰ থিংকিং। জেনেৰেলি ডেটিং এপ বুলি ক'লে মানুহে অকল সেই এপটোৰ কথাকে কয় আৰু সেই এপটো আটাইতকৈ বেছি ক্ৰিটিচাইজড এপ। কিন্তু এনেকুৱা কিছুমান প্লেটফৰ্ম আছে যিবোৰ প্লেটফৰ্মত মানুহে মানুহক লগ পায়, ফ্ৰেণ্ডশ্বিপো হয়, and then they actually fall in love and then get married also. So hoyto sobei dating appot casual relationship or karone nukhumai, kisu mane hoyto seriously karubak janiboloyo khumabo pare. etia kaveri aru ei lorajonor relationship to ki hoyge janibole khuni thakok aaj story wish me luck and red fm bajate raho. red fm love story, love story rj pahir hoite. শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছোঁ আমি কাবেৰীৰ লাভ ষ্টৰী, উইচ মি লাক। আগলৈ তেওঁ লিখিছে, এসপ্তাহৰ পিছত সেই ল'ৰাজনৰ পৰা এটা হাই মেছেজ আহিলে। চ' আমি কেজুৱেলি কথা পাতিলোঁ।
হাই
হাই, কেনেকুৱা চলিছে?
এয়া আৰু কেনেকুৱা চলিবনো, গোটেই লকডাউন কভিড বেয়াই চলি আছে আৰু চবৰে।
অঁ সেইটো হয়, ময়ো ঘৰ যাবলৈ নাপালোঁ, ইয়াতে ফচি গ'লো, কি কামোৰ। বাই দ্য ৱে এটা কথা সুধো,
কি কোৱা,
এইটো তোমাৰ ৰিয়েল নাম নে কিয়ান?
কিয় সুধিলা?
নাই, জেনেৰেলি ডেটিং এপত চবেই ফেক একাউণ্ট ক্ৰিয়েট কৰে ন?
কৰিব পাৰে কোনোবাই বা তেনেকুৱা, কিন্তু মোৰটো ৰিয়েল হয়। তোমাৰটো কি ফেক নেকি?
ন, মোৰটো ফেক নহয়, বাট ল'ৰাই জেনেৰেলি ফেক একাউণ্ট খোলে ন ছোৱালী ইমপ্ৰেছ কৰিবলৈ।
তেনেকুৱা কথা নহয় আৰু, চব ল'ৰাইটো তেনেকৈ নোখোলে ন, বা তেনেকুৱা হেৰি নহয়। তুমি জেনেৰেলাইজ কৰিছা, আৰু ছোৱালীয়েওতো কৰিব পাৰে কেতিয়াবা তেনেকুৱা।
সেইটো হয়, মানে তোমাৰ ৰিয়েল নামে কিয়ান?
অঁ,
অ'কে। এনেকৈ অকণমান সময় আমি কথা পাতিলোঁ আৰু লগ অফ কৰিলোঁ। চ' কিয়ান নামৰ ল'ৰা এজনৰ সৈতে ডেটিং এপত কাবেৰীয়ে কথা পতা ষ্টাৰ্ট কৰিলে। চ' এই ৰিলেশ্যনশ্বিপ কেজুৱেলি হৈ থাকিব নে সামথিংছ গন অ' ব্ৰিউ আপ? জানিবলৈ শুনি থাকক আজি ষ্টৰী এণ্ড ৰেড এফ এম বজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে।
শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছোঁ কাবেৰীৰ ষ্টৰী, উইচ মি লাক। আগলৈ তেওঁ লিখিছে, নেক্সট ডে আমি আকৌ চেট কৰিলোঁ।
আমি মিউজিকৰ কথা পাতিলোঁ। তাৰ আৰু মোৰ মিউজিকৰ টেষ্ট মিলে, আমাৰ ফুড হেবিটছো মিলে। চ' আমি বেছিকৈ কথা পতা ষ্টাৰ্ট কৰিলোঁ। আমাৰ কথা লেট নাইটো চলা হ'ল, কথা পাতি তাৰ লগত ভাল লগা হ'ল। বাট ক'ৰবাত মোৰ এনেকুৱা লাগিছিল যেন ডেটিং এপত চবেই ফাঁকি মাৰে। চ' কথা পাতিছিলোঁ যদিও তাৰ ওপৰত এটা সন্দেহো আছিল। চ' সেইকাৰণে মই কেজুৱেলিয়ে তাৰ লগত কথা পাতিছিলোঁ। সি যিবোৰ কথা কৈছিল মই ইমান ট্ৰাষ্টো নকৰিছিলোঁ। লাহে লাহে মেছেজৰ পৰা আমি হোৱাটছএপলৈ আহিলোঁ, মানে নাম্বাৰ চেঞ্জ কৰিলোঁ আৰু হোৱাটছএপত কথা পতা ষ্টাৰ্ট কৰিলোঁ। হোৱাটছএপতো তাৰ ডিপিখনো একেই যিটো ডেটিং এপত আছিল। আমি হোৱাটছএপত কথা পাতোঁতে লাহে লাহে মোৰ এনেকুৱা লগা হ'ল যেন ল'ৰাজন মই যিটো ভাবিছিলোঁ সেইটো নহয়, বাট তথাপিও যেন ক'ৰবাত মই তাক ট্ৰাষ্ট কৰিব পৰা নাছিলোঁ। একচুৱেলি জাজ কৰিছিলোঁ কাৰণ সি ডেটিং এপত আছিলে, যাবকি ময়ো ডেটিং এপতেই তাক লগ পাইছোঁ। চ' নিজে যেতিয়া আমি কৰোঁ কেতিয়াবা কিছুমান কাম, আমি নিজক জাজ নকৰোঁ, কিন্তু সেই একেটা কামেই যদি কোনোবা বেলেগে কৰে তেতিয়া কিন্তু আমি তেওঁক জাজ কৰোঁ। ঠিক একেটা কথাই হ'ল কাবেৰীৰ ক্ষেত্ৰতো। কাবেৰীও ডেটিং এপতেই আছে, কিন্তু কিয়ানক ডেটিং এপত লগ পাই তাই কিন্তু বহুত কথা ভাবি ল'লে। হয়তো কিয়ানেও তাইৰ কথা একেধৰণে ভাবিব পাৰে, কিন্তু কেতিয়াবা এনেকুৱা হৈ যায় যে আমি নিজৰ জেগাটো পাহৰি যাওঁ আৰু আনক আমি ইজিলি জাজ কৰি দিওঁ। চ' বিফ'ৰ ডুইং ডেট অলৱেজ পুট ইয়ৰ ছেল্ফ ইন দেট পাৰ্টিকুলাৰ পাৰ্চন শ্বু, দেন ইউ উইল আণ্ডাৰষ্টেণ্ড হোৱাট হি অৰ শ্বি ইজ গোয়িং থ্ৰু। Red FM bajate raho,
Red FM love story, love story RJ Pahir hoite
show soli ase weekend special Red FM love story mos opener hoite pahi kunia swaji kaveri story bismillah agle jali kise well bahi ba tar proti mor imane interest barhi goisil je actually lorajon kenekwa janiboloi moi khub beshi curious hoi porisilu so jene koi paru tar logot কথা পাতি তাৰ পৰা কথা উলিয়াবলৈ খুব চেষ্টা কৰিছিলোঁ। চ' এটা টেকনিক ব্যৱহাৰ কৰিছিলোঁ য'ত হোৱাটছএপত তাক মই ভইচ নোট পঠিয়াইছিলোঁ যাতে সিৰ ৰিপ্লাইত ভইচ নোট দিয়ে, কাৰণ তাৰ মাতটো শুনিবলৈ মোৰ খুব বেছি মন গৈছিল। কইন পাহিবা মাত শুনিলেও মানুহক জাজ কৰিব পাৰি, কিন্তু সি কেতিয়াও ভইচ নোটেৰে ৰিপ্লাই কৰা নাছিলে, সি সদায় নৰ্মেল টেক্সটে পঠিয়াইছিলে। তাৰ মাতটো শুনিবলৈ খুব মন গৈছিল হয়, কিন্তু কামত নিদিলে এই আইডিয়াটো। তেওঁ খুব বেছি পাৰ্টিকুলাৰ আছিলে about every step, মানে কি কয় কি নক'ব বহুত ভাবি চিন্তি তেওঁ ৰিপ্লাই দিছিল। মই এবাৰ দুবাৰ তাক গাৰ্লফ্ৰেণ্ডৰ কথাও সুধিছিলোঁ, বাট সি নাই বুলিয়ে কৈছিলে। কিন্তু মোৰ তেওঁক জানিবলৈ খুব বেছি মন গৈছিলে, নাজানো কিয়। চ' যিমান পাৰোঁ কথা উলিয়াবলৈ খুব বিচাৰিছিলোঁ, নিজৰ ফালৰ পৰা লগ কৰাৰ কথাও কৈছিলোঁ, বাট তেওঁ যেন গুৰুত্ব নিদিছিলে। তেনেকৈ কথা পাতি পাতি আমি সময়বোৰ পাৰ কৰিলোঁ। চ' খুব বেছি কিউৰিয়াছ হৈ গৈছিলে কাবেৰী এবাউট কিয়ান, মানে ল'ৰাজন কেনেকুৱা, কি কথা, কি বাৰ্তা, সঁচা নে মিছা, খুব বেছি কিউৰিয়াছ হৈ পৰিছিলে। চ' এই কিউৰিয়াচিটি কিহৰ বাবে বাৰু, আপোনাৰো চাগে জানিব মন গৈছে। চ' শুনি থাকক আজি ষ্টৰিটি এণ্ড ৰেড এফএম বাজাতে ৰহো।
ৰেড এফএম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ হৈতে
শ্ব' চলি আছে ৱিকেণ্ড স্পেচিয়েল ৰেড এফএম লাভ ষ্টৰী, মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছোঁ কাবেৰীৰ লাভ ষ্টৰী, উইছ মি লাক। আগলৈ তেওঁ লিখিছে, পেণ্ডেমিকৰ ফাৰ্ষ্ট ফেজ অ'ভাৰ হ'ল আৰু লাহে লাহে আমিবোৰ কামত যাবলৈ আৰম্ভ কৰিলোঁ। আমি দুয়ো হোৱাটছএপতে কথা পাতি আছিলোঁ। এদিন হঠাতে সিয়ে মোক লগ কৰাৰ কথা ক'লে। মই বিৰাট বেছি এক্সাইটেড হৈ গ'লোঁ। মই তাক মোৰ অফিচৰ ওচৰলৈকে মাতিলোঁ, সিও আহিলে। আমি ওচৰৰে কেফে এখনত বহিছিলোঁ। মই ঢেৰ কথা পাতিলোঁ, সি বেছি কথা নাপাতে, কেৱল মোলৈ চাই হাঁহিছিল আৰু শুনিছিল। সি দেখাত একদম দীপিখনৰ দৰে, চুলি দীঘল, স্মাৰ্ট লুকিং, জেণ্টল কিন্তু ৰিজাৰ্ভড। সেইদিনা ঢেৰ কথা পাতিলোঁ, তাক লগ পাই খুব বেছি ভাল লাগিলে। এনেকৈ আমি প্ৰায়ে লগ ধৰা আৰম্ভ কৰিলোঁ। চ' ফাইনেলি কাবেৰীয়ে যিটো বিচাৰিছিলে সেইটোৱে হ'ল, মানে শ্বি ৱাজ ভেৰি ভেৰি কিউৰিয়াছ এবাউট দিছ গাই, এণ্ড ফাইনেলি দে মেট। লগ পাই কিছুমান বস্তু সলনিও হ'ল, তাইৰো ভালো লাগিছে তাক লগ পাই। চ' লগ পাই কিবা এটা নতুন আৰম্ভণি হ'ব নে ফ্ৰেণ্ডশ্বিপতে শেষ হ'ব বাৰু এই ৰিলেশ্যনশ্বিপ, জানিবলৈ শুনি থাকক আজি ষ্টৰী এণ্ড ৰেড এফ এম বাজাতে ৰহো।
ৰেড এফ এম লাভ ষ্টৰী, লাভ ষ্টৰী আৰ জে পাহিৰ সৈতে
শ্ব' চলি আছে ৱিকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী, মই আছোঁ আপোনাৰ সৈতে পাহি। আজি শুনি আছোঁ আমি কাবেৰীৰ ষ্টৰী বিস্মিল্লাক। আগলৈ তেওঁ লিখিছে, এদিন তাক লগ কৰোঁতে ময়ে ডেটিং এপৰ কথাটো উলিয়ালোঁ। তাক এনেই জোকাই আছিলোঁ যে মোৰ বাহিৰে আৰু কাৰোবাক ৰাইট চুৱেপ কৰিছেনে নাই, কথা পাতিছেনে নাই, লগ ধৰিছেনে নাই। সি মোক লগ পোৱাৰ পিছত হেনো কাকো আৰু ৰাইট স্বাইপ কৰা নাই, ইনফেক্ট ডেটিং এপত এক্টিভো নাই। মই বেছি কামোৰ দিব ধৰিলোঁ কাৰণ মই বিশ্বাস কৰা নাছিলোঁ। তেতিয়া সি যিটো কাম কৰিলে পাহিবা মই শ্বক হৈ গ'লোঁ। সি মোৰ আগতেই ডেটিং এপটো ডিলিট কৰিলে, নিজৰ একাউণ্ট ডিলিট কৰিলে আৰু নেলাগে বুলি ক'লে। মোৰ ভালো লাগিছিল, লাজো লাগিছিল, বহুত কিবা কিবি সুধিবলৈও মন গৈছিল, বাট কণ্ট্ৰল কৰিলোঁ। সেইদিনা ৰাতি বহুত ভাবিলোঁ, কিয় কৰিলে এই কামটো, ডাজ হি লাইক মি টু, বাট আকৌ নিজকে কণ্ট্ৰল কৰিলোঁ আৰু শুই থাকিলোঁ। ৱেল, কিউৰিয়াচিটি ইজ এট ইটছ পিক, মানে কাবেৰীৰ বিৰাট বেছি কিউৰিয়াচিটি কিয়ানক লৈ। একচুৱেলি কাবেৰী প্ৰবেবলি হেজ ফলন ফৰ দিছ গাই, বাট দেন চাম হাও ক'ৰবাত নহয় ক'ৰবাত তাইৰ মনত এটা ডাউট আছে, বিকজ তেওঁলোকে ডেটিং এপত লগ পাইছে। But never judge a book by its cover. Red FM bajate raho.
Red FM love story. Love story. RJ Pahir hoite.
Super hits 93.5 Red FM ot mon sapner hoite pahi. Show soli ase weekend special Red FM love story. Aji khuni asu kaveri story Vishmi Lak. Agle ta likhise. Ene koi khomoy par hol. Bosor par hol. Ami bahut close hoy porilu. But ijone hijonok I love you ba propose kora nai. কিন্তু এটা ৰিলেশ্যনশ্বিপত যিদৰে বিহেভ কৰে এজন ল'ৰা আৰু এজনী ছোৱালী, আমি ঠিক তেনেদৰে বিহেভ কৰিছিলোঁ। মানে চব কথা শ্বেয়াৰ কৰা, ডেটিঙত যোৱা, বাৰ্থডে গিফ্ট দিয়া, ইটোৱে সিটোক লগ কৰা, এভৰিথিং একচেপ্ট ফৰ দ্য ফেক্ট যে আমি ইটোৱে সিটোক প্ৰপ'জ কৰা নাছিলোঁ। এনেকৈয়ে 4 বছৰ পাৰ কৰিলোঁ। বাট এতিয়া মই ডিচাইড কৰিছোঁ যে মই তাক প্ৰপ'জ কৰিম ভেৰি চুন, বাট নট আই লাভ ইউ, বাট ফৰ মেৰেজ। And that way, I'm keeping my fingers crossed. মই জানো যে সি না নকয়, বাছ নিজকে অকণমান প্ৰিপেয়াৰ কৰিছোঁ যাতে তেওঁক প্ৰপ'জেলটো দিব পাৰোঁ, আৰু সেইটো কাৰণে আপোনালোকৰ পৰা লাক বিচাৰিছোঁ, উইচেছ বিচাৰিছোঁ। চ' উইচ মি লাক। বেলিয়াই আছিলে পাহিবা মোৰ ষ্টৰী। লাভেৰে আৰম্ভ হৈছেও যদি ফৰ্মেলি এতিয়া কাগজে পত্ৰই ষ্টেম্প লগাবলৈহে বাকী। চ' সেইটো কাৰণে আপোনালোকৰ পৰা শুভেচ্ছা বিচাৰিলোঁ। All right, thank you so much Kaveri for sharing your story. It's very very sweet, I must say. But I hope je tumar jitu proposal story hoy hetu edin muk janaba. I'm sure it's not a part of the love story right now, but jetia tumi propose koriba, jidore propose koriba, at least amak janai diba hetu jate amiu gompao ki korila aru how did he react. And I wish you all the best, and I'm sure it's going to be a wonderful proposal day or night for you. And I hope you two have a beautiful life together. So এয়া আছিলে আজিৰ ষ্টৰী, উইচ মি লাক। এটা নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম। আনটিল দেন, ইউ ফল ইন লাভ, ইটছ এ গ্ৰেট ফিলিং, ইউ উইল গেট টু লাৰ্ণ এ লট, এণ্ড অলৱেজ ৰিমেম্বাৰ আই লাভ ইউ, এণ্ড ৰেড এফ এম বজাতে ৰহো।